ايه اك اخباني বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, একবিংশ শতিকাৰ প্ৰয়োজন পূৰাব পৰাকৈ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টো ৰাষ্ট্ৰসংঘত শক্তিশালীভাৱে উত্থাপন কৰিছে। ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে পেহেলগামৰ আক্ৰমণ সন্দৰ্ভত আলোচনাৰ বাবে সদনৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলে সমবেত হৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মশান্তিৰ বাবে প্ৰাৰ্থনা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একবিংশ শতিকাৰ প্ৰয়োজন পূৰাব পৰাকৈ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে দেশৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ বিশ্বমানৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত যুগ্ম সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে চৰকাৰ শৈক্ষিক ক্ষেত্ৰ, উদ্যোগ তথা উদ্ভাৱনৰ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক লৈ প্ৰথমবাৰৰ বাবে যুগ্ম শীৰ্ষক কৌশলগত সন্মিলনৰ আয়োজন কৰা হৈছে। দেশৰ ভৱিষ্যত ইয়াৰ যুৱচামৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ লগতে নতুন শিক্ষানীতিয়ে দেশৰ শিক্ষা ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে প্ৰতিভা, প্ৰকৃতি আৰু প্ৰযুক্তিৰ সংমিশ্ৰণে ভাৰতৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব। ভাৰতৰ বিশ্ববিদ্যালয়ৰ চৌহদসমূহ প্ৰতিভা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এখন ৰাষ্ট্ৰ এটা সদস্য পদ ব্যৱস্থাই প্ৰতিগৰাকী শিক্ষাৰ্থীকে বিশ্বমানৰ জ্ঞান লাভ কৰাত সহায় কৰিছে। তেওঁ কয় যে এই বছৰৰ বাজেটত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT-ৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। IIT আৰু এইমছৰ সহযোগত ভালেসংখ্যক টেক পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ সময়মতে এই যাত্ৰা সম্পূৰ্ণ কৰি ভৱিষ্যৎ প্ৰযুক্তিৰ বাবে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। ভাৰতে পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ বিষয়টো ৰাষ্ট্ৰসংঘৰ সন্মুখত শক্তিশালী ৰূপত উপস্থাপন কৰিছে। লগতে সন্ত্ৰাসবাদী প্ৰশিক্ষণ আৰু পুঁজিৰ যোগান ধৰা সন্দৰ্ভত পাকিস্তানৰ মন্ত্ৰীৰ স্বীকাৰোক্তিৰ বিষয়টো উত্থাপন কৰিছে। ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ উপ স্থায়ী প্ৰতিনিধি য়োজনা পেটেলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে শেহতীয়াকৈ টেলিভিছনত দিয়া এটা সাক্ষাৎকাৰৰ বিষয়টো আঙুলিয়াই দিয়ে। তেওঁ কয় যে সাক্ষাৎকাৰটোত মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদী গোটক পাকিস্তানে কিদৰে সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজিৰ যোগান ধৰি আহিছে সেই সন্দৰ্ভত দিয়া স্বীকাৰোক্তি সমগ্ৰ বিশ্বই শুনিছে। শ্ৰীপেটেলে কয় যে এই স্বীকাৰোক্তিয়ে কাকো আচৰিত কৰা নাই, বৰঞ্চ গোলকীয় সন্ত্ৰাসবাদক উচতনি দিয়া আৰু অঞ্চলটোক অস্থিৰ কৰি তোলাৰ বাবে কৰি অহা কাম কাজক সকলোৰে আগত উদঙাই দিলে। ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন আৰোপ লগোৱা আৰু প্ৰচাৰৰ উদ্দেশ্যে গোলকীয় মঞ্চৰ ব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক নিন্দা কৰিছে। ৰাষ্ট্ৰদূতগৰাকীয়ে পেহেলগামৰ শেহতীয়া পেহেলগাম আক্ৰমণৰ পাছত সমগ্ৰ বিশ্বৰ নেতা আৰু চৰকাৰৰ শক্তিশালী, স্পষ্ট সমৰ্থন আৰু একতাৰ বাবে ভাৰতে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ সন্দৰ্ভত আলোচনাৰ বাবে সদনৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা দুখন পৃথক পত্ৰত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰীয় একতা প্ৰদৰ্শন কৰি সংসদৰ দুয়োখন সদনত শীঘ্ৰেই এই সন্দৰ্ভত বিশেষ অধিৱেশনৰ বাবে আহ্বান জনায়। শ্ৰীখাৰ্গে কয় যে একতা আৰু সহমৰ্মিতাৰ প্ৰয়োজন হোৱাৰ সময়ত এনেধৰণৰ অধিৱেশন ৰাষ্ট্ৰৰ সামগ্ৰিক ইচ্ছাৰ শক্তিশালী প্ৰকাশ হিচাপে বিবেচিত হ'ব। ইপিনে শ্ৰীগান্ধীয়ে তেওঁৰ পত্ৰত উল্লেখ কৰে যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণে প্ৰতিগৰাকী ভাৰতীয়কে ক্ষোভিত কৰিছে। এনে গুৰুত্বপূৰ্ণ সময়ত সমগ্ৰ দেশবাসী সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ আছে বুলি দেখুওৱাটো প্ৰয়োজন বুলি নেতাগৰাকীয়ে প্ৰকাশ কৰে। কংগ্ৰেছৰ এই বিশেষ অধিৱেশনৰ প্ৰস্তাৱক বিজেপিয়ে কটাক্ষ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্র শেহজাদ পুনাওয়ালাই কংগ্রেস মুরব্বী মল্লিকার্জুন খার্গে প্রথমে এই সন্ত্রাসবাদী আক্রমণ সন্দর্ভত কংগ্রেস দলের সামূহিক নির্ণয় কি সেয়া প্রকাশ করা উচিত বলে মন্তব্য করে। কয় যে সর্বদলীয় বৈঠকত কর্ণাটকের মুখ্যমন্ত্রী সিদ্দারামায়াই পাকিস্তানের বিরুদ্ধে কোনো ব্যবস্থা লওয়া উচিত নহয় বলে উল্লেখ করার সময় কংগ্রেসে সরকারের সিদ্ধান্তর প্রতি সমর্থন আগবাইছিল আর সন্ত্রাসবাদীর বিরুদ্ধে কঠোর ব্যবস্থা লওয়া উচিত বলে প্রকাশ করেছিল। কিছুসংখ্যক কংগ্রেস নেতাই আনকি এই আক্রমণের পাকিস্তানের সলনি ভারতক দোষী করারও প্রচেষ্টা চলাইছিল বলে অভিযোগ করে। আন এগারী বিজেপির মুখপাত্র প্রদীপ ভান্ডারিয়ে কংগ্রেসক পাকিস্তানের নির্দেশ লওয়া বলে অভিযোগ তোলে। কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বত ভারতে সন্ত্রাসবাদের মূল হোতা পাকিস্তানক উচিত প্রত্যুত্তর দিব।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিরাপদ ঠাইত গাড়ি রখাই আশ্রয় লব লাগে। আর এই সময়ত মাছ মারিবলৈ তথা নাও ফেরিত উঠিবলৈও যাব নালাগে।
বুঝিছো ককা, সাবধান হৈ থাকিলে সুরক্ষিত হৈ থাকিব পাৰিম।
জরুরীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্রণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্রণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতার্থে প্ৰচাৰিত।
প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে পরশুরাম জয়ন্তী উপলক্ষে আজি দেশবাসী শুভেচ্ছা জ্ঞাপন করেছে। সামাজিক মাধ্যমত দিয়া এটা পোস্টত শ্রীমোদীয়ে কয় যে অস্ত্র আর ববৃত্ত গ্রন্থর গভীর জ্ঞানের অধিকারী ভগবান পরশুরামর আশীর্বাদে সকলকে সাহস আর শক্তি যোগাব। আমেরিকা যুক্তরাষ্ট্রের বিভিন্ন প্রান্ত বসবাস করা প্রবাসী ভারতীয় সকলে সমবেত হয়ে পেহলগাম সন্ত্রাসবাদী আক্রমণত নিহত সকলের আত্মার শান্তির প্রার্থনা করে আর এই আক্রমণত ভুক্তভোগী সকলের প্রতি সমবেদনা প্রকাশ করে। নিউজার্সির এডিসনত ভারতীয় আমেরিকান সমুদায়ের প্রায় 20 সংস্থার 300 অধিক সদস্যই এই জঘন্য সন্ত্রাসবাদী আক্রমণক গরিহণা দিয়ে। অনুষ্ঠানত এডিসনের মেয়র স্যাম যোশী আর নিউজার্সি এসেম্বলির সদস্য রবার্ট কারাবিনসিকে অংশগ্রহণ করে। কানেক্টিকাটো 16 ভারতীয় সংস্থায় পৃথকে শ্রদ্ধাঞ্জলি অনুষ্ঠানের আয়োজন করে। অনুষ্ঠানত অংশগ্রহণকারী সকলে রাষ্ট্রীয় সংগীত পরিবেশন করে আর শান্তি আর সামূহিক শক্তির বিষয়ত শক্তিশালী বার্তা প্রেরণ করে। একেদরে অহাইর কলম্বাসত প্রবাসী ভারতীয়সকলে একেলগে ভারতীয় আর আমেরিকার পতাকা উড়ায় এই ঘটনার বিরুদ্ধে শোক আর একতা প্রদর্শন করে। কানাডা, ডেনমার্ক, ইংল্যান্ড, ফ্রান্স, ফিনল্যান্ড, জার্মানি, স্পেইন আদিতো ভারতীয় সমুদায়ের সদস্যসকলে এই আক্রমণের প্রতিবাদত বিভিন্ন কার্যসূচী রূপায়ণ করে। IPL ক্রিকেট প্রতিযোগিতাত আজি নতুন দিল্লীত হবলগীয়া এখন খেলত দিল্লী ক্যাপিটেলস কলকাতা নাইট রাইডার্সের বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। 14 বছর বয়সীয়া বৈভব সূর্যবংশীর ঐতিহাসিক শতকর সহায়ত যা নিশা প্রতিযোগিতার এখন খেলত রাজস্থান রয়্যালসে গুজরাট টাইটান্সক 8 উইকেটত পরাস্ত করে। জয়পুরের সাবাই মানসিং স্টেডিয়ামত অনুষ্ঠিত খেলখনত রাজস্থানে 25টা বল বাকি থাকতেই 210 রানের বিজয়ের লক্ষ্য অতিক্রম করবলে সমর্থ হয়। ইয়ার পূর্বে প্রথমে ব্যাট ধরা আমন্ত্রণ লাভ করা গুজরাটে নির্ধারিত 20 ওভারত 4টা উইকেট হেরুয়াই 209 রান সংগ্রহ করে। আকাশবাণীয়ে চলিত বর্ষর চারধাম যাত্রা মুকলি কার্যসূচীর পোনপটীয়া প্রচার করব। কাইলৈ দিনের 10 বজাৰ পৰা 11 বজালৈ গঙ্গোত্রী ধাম মুকলি কার্যসূচীর পোনপটীয়া প্রচার করার উপরও 11:30 বজাৰ পৰা 12 বজালৈ যমুনাত্রী ধাম মুকলি কার্যসূচী পোনপটীয়াক প্রচার করা হব। 2 মে'ৰ পুৱা 6 বজাত কেদারনাথ ধাম আর 4 মে'ৰ পুৱা 6:30 বজাৰ পৰা 7:30 বজালৈ বদ্রীনাথ ধাম মুকলি কার্যসূচীর পোনপটীয়া প্রচার করা হব। শ্রোতাসকলে আকাশবাণীর ইন্দ্রপ্রস্থ, FM গোল্ড আর আরাধনা চ্যানেলের উপরও নিউজ অন AIR এপযোগেও এই কার্যসূচীর পোনপটীয়া প্রচার শুনব পাৰিব। কাইলৈৰ পৰা 4 মে' পর্যন্ত প্রতিদিনে সন্ধ্যা 7:30 বজাৰ পৰা 7:45 বজালৈ এই যাত্রার তথ্য প্রকাশ করা হব। বাতৰি শেষ কৰাৰ আগেই প্রধান বাতৰি সমূহ চমুকৈ পুনৰ এবাৰ। একবিংশ শতিকাৰ প্ৰয়োজন পূৰাব পৰাকৈ চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টো ৰাষ্ট্ৰসংঘত শক্তিশালীভাৱে উত্থাপন কৰিছে। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলে সমবেত হৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।